যিচয়া ৩৫ অধ্যায়। ইজৰাইলৰ পুনৰস্থাপন। মৰুপ্ৰান্ত আৰু নিৰ্জন ঠাইবোৰ আনন্দিত হ'ব, আৰু গোলাপ ফুলৰ দৰে মৰুভূমি ফুল ফুলিব আৰু প্ৰফুল্লিত হ'ব। প্ৰচুৰ পৰিমাণে ফুলিব, আনন্দ আৰু গানেৰে সৈতে উল্লাসিত হ'ব। লিবানুনৰ গৌৰৱ, কৰ্মিল আৰু চাৰুণৰ মহিমা তাক দিয়া হ'ব। তেওঁলোকে জিহুৱাৰ গৌৰৱ আৰু আমাৰ ঈশ্বৰৰ জ্যোতি দেখিবলৈ পাব। তোমালোকে দুৰ্বল হাত সবল কৰা আৰু কপা আঁঠু সুস্থিৰ কৰা। ভয়াতুৰ মনৰ লোকক কোৱা, শক্তিশালী হোৱা, ভয় নকৰিবা। চোৱা, তোমালোকৰ ঈশ্বৰ প্ৰতিকাৰৰ সৈতে প্ৰতিফল দিবলৈ আহিব। তেওঁ আহিব আৰু তোমালোকক উদ্ধাৰ কৰিব। তেতিয়া অন্ধসকলে চকুৰে দেখিব আৰু কাণেৰে নুশুনাসকলে কাণেৰে শুনিব। সেই সময়ত খুৰাসকলে হৰিণীৰ দৰে জাপ মাৰিব আৰু বোবাসকলৰ জিভাই গান গাব, কাৰণ মৰুভূমিৰ পৰা পানীৰ ভুমুক আৰু মৰুপ্ৰান্তত জুৰিবোৰ ওলাব। জ্বলন্ত বালি গভীৰ জলাশয় হ'ব আৰু খৰাং মাটি পানীৰ ভুমুক হ'ব। শিয়ালৰ বসতি স্থান য'ত এসময়ত সিহঁত শুইছিল, তাত নল খাগৰি আৰু কুহিলাৰ ঘাঁহনি হ'ব। তাত থকা ৰাজপথবোৰ পবিত্ৰ পথ বুলি মতা হ'ব। সেই পথেদি কোনো অখুচি লোকে যাত্ৰা নকৰিব, কিন্তু যিসকলে ইয়াত অহা যোৱা কৰিব তেওঁলোকৰ বাবেহে হ'ব। কোনো মূৰ্খ ব্যক্তি সেই পথত নাযাব। সেই ঠাইত সিংহ নাথাকিব, কোনো হিংসু জন্তু তাত নাথাকিব। তাত সিহঁতক পোৱা নাযাব, কিন্তু উদ্ধাৰ পোৱাসকলে তাত অহা যোৱা কৰিব। জিহুৱাৰ মুক্তিপণ ঘূৰি আহিব আৰু গীত গানেৰে সৈতে চিয়োনলৈ আহিব। তেওঁলোকৰ মূৰত চিৰস্থায়ী আনন্দৰ মুকুট হ'ব। উল্লাস আৰু আনন্দই তেওঁলোকক লগ ধৰিব। শোক আৰু হুমুনিয়াহ দূৰ হৈ যাব।